এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। কৃষিমন্ত্ৰী অতুল বৰাই আজি নতুন দিল্লীত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানক সাক্ষাৎ কৰি ৰাজ্যখনত ৰূপায়িত হৈ থকা কেন্দ্ৰীয় আঁচনিসমূহৰ অগ্ৰগতি সন্দৰ্ভত মন্ত্ৰীগৰাকীক অৱগত কৰে। তেওঁ লগতে ৰাজ্যখনৰ কৃষকসকলৰ জীৱন ধাৰণৰ মান উন্নীত কৰি অসমৰ কৃষিভিত্তিক অৰ্থনীতি সুদৃঢ় কৰাৰ ক্ষেত্ৰত এই আঁচনিসমূহে কি ধৰণে সহায় কৰিছে সেই বিষয়েও আলোচনা কৰে। এই আলোচনাত ৰাজ্যৰ কৃষিখণ্ডৰ সৰ্বাংগীন বিকাশ আৰু কৃষকসকলৰ উপাৰ্জন বৃদ্ধিৰ পথ প্ৰশস্ত কৰাৰ সন্দৰ্ভতো আলোচনা কৰা হয়। মন্ত্ৰী শ্ৰীবৰাই অসমৰ লগতে দেশৰ কৃষিখণ্ডৰ আমূল পৰিৱৰ্তনৰ ক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে গ্ৰহণ কৰা ভূমিকাৰ শলাগ লোৱাৰ উপৰি ভৱিষ্যতেও ৰাজ্যখনক সহযোগিতা আগবঢ়াই যাব বুলি আশা প্ৰকাশ কৰে। তেওঁ লগতে ৰাজ্যৰ পৰিশ্ৰমী কৃষক সমাজৰ সামগ্ৰিক কল্যাণ আৰু মৰ্যাদাপূৰ্ণ জীৱন সুনিশ্চিত কৰাৰ বাবে বদ্ধপৰিকৰ বুলি উল্লেখ কৰে। জনজাতীয় গৌৰৱ বৰ্ষ পষেকৰ সৈতে সংগতি ৰাখি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সোণাপুৰৰ পাটৰকুছিত নৱনিৰ্মিত সোণোৱাল ভৱন উদ্বোধন কৰে। ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ অধীনত সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদে 7,03,00,000 টকা ব্যয় সাপেক্ষে এই ভৱনটো নিৰ্মাণ কৰি উলিয়াইছে। চাৰিমহলীয়া এই ভৱনটো সোণোৱাল কছাৰী সমাজৰ ভাষা, সাহিত্য, সংস্কৃতিকে ধৰি সামগ্ৰিক কল্যাণ সাধনৰ বাবে ব্যৱহৃত হ'ব। এই ভৱনে জনগোষ্ঠীটোৰ লোকসকল তথা ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ উপকৃত কৰিব বুলি আশা কৰা হৈছে। আজিৰ অনুষ্ঠানত ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডঃ অনুজ পেগু, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱালকে ধৰি পৰিষদৰ অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে। স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে কাইলৈ শিক্ষা বিভাগত 8,000ৰো অধিক প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত কাইলৈ বিয়লি এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডঃ অনুজ পেগু উপস্থিত থাকিব। অনুষ্ঠানত উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত 252গৰাকী সহকাৰী অধ্যাপকক নিযুক্তি পত্ৰ বিতৰণৰ উপৰি 62গৰাকী তৃতীয় বৰ্গৰ কৰ্মচাৰীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। একেদৰে মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত 1,275গৰাকী স্নাতকোত্তৰ শিক্ষক আৰু 6,522গৰাকী স্নাতক শিক্ষকক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ সঞ্চালকালয়ৰ অধীনত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত 28গৰাকী প্ৰবক্তা আৰু ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদত 8গৰাকী সহকাৰী সঞ্চালকক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰত 372 বছৰীয়া পৰম্পৰা অটুট ৰাখি আজিৰে পৰা পালনাম মহোৎসৱৰ আয়োজন কৰা হৈছে। মাজুলীৰ এই অন্যতম আধ্যামিক আৰু সাংস্কৃতিক উৎসৱ উপলক্ষে অগণন ভকত বৈষ্ণৱৰ আগমন হৈছে। প্ৰতিবছৰে কাতি মাহৰ শেষৰ 5টা দিনত উদযাপন কৰা এই পালনামলৈ দেশৰ লগতে বিদেশৰো ভক্তৰ আগমন হয়। সত্ৰৰ ভকত বৈষ্ণৱসকলে আজি প্ৰথম দিনা নাম ভাগৱত প্ৰতিষ্ঠা কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। চাৰিওহাতীৰ ভকতসকলে দৈনিক পালপাতি নাম লোৱাৰ লগতে দিহানাম, নতুৱা আদি পৰিৱেশন কৰি মূল নামঘৰত ভকত বৈষ্ণৱসকলে পালপাতি নাম পৰিৱেশন কৰিছে। আজি পুৱা নাম প্ৰসংগৰ পাছতে পশ্চিমহাটীৰ বৈষ্ণৱসকলে আৰু পূবহাটীৰ বৈষ্ণৱসকলে নাম ডাকে। এই নামতে ভক্তসকলে মনৰ অভিলাষ অনুসৰি ধূপ ধূনা, বন্তি, লোন আদি আগবঢ়াই সেৱা লয়। এই মহোৎসৱ সন্দৰ্ভত এয়া মাজুলীৰ পৰা আমাৰ সংবাদদাতা বিকাশ শইকীয়া।
আজিৰে পৰা মাজুলীৰ আউনীআটী সত্ৰত 372 বছৰীয়া পৰম্পৰাৰে অনুষ্ঠিত হৈছে পালনাম মহোৎসৱ। মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰ প্ৰতিষ্ঠা কালৰ পৰাই পৰম্পৰা অনুসৰি প্ৰত্যেক বছৰৰ কাতি মাহৰ 25 তাৰিখৰ পৰা 29 তাৰিখলৈকে 5দিনীয়াকৈ এই পালনাম মহোৎসৱ অনুষ্ঠিত কৰি আহিছে। এই মহোৎসৱলৈ অহা ভক্তসকলক আদৰিবলৈ সাজু হৈ উঠিছে সত্ৰখনে। সত্ৰখনৰ নামঘৰকে কেন্দ্ৰ কৰি বৈষ্ণৱসকলৰ বহা চৌপাশ ইতিমধ্যে আটক ধুনীয়াকৈ সজাই তুলিছে। আজি পালনাম মহোৎসৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ কাৰণে গোবিন্দ মহাপ্ৰভুৰ ওচৰত প্ৰাৰ্থনা জনায়। এই পালনাম মানৱ জাতিৰ কল্যাণৰ বাবে আৰু বিশ্ব শান্তিৰ বাবে প্ৰতি বছৰে অনুষ্ঠিত কৰি আহিছে।
বাণিজ্যিক বাহনৰ পৰা অকৰ্তৃত্বশীলভাৱে ধন দাবী কৰাৰ অভিযোগত শিৱসাগৰ আৰক্ষীয়ে 5জন দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিছে। শিৱসাগৰ জিলাৰ মথাডাঙত আৰক্ষীয়ে নিশা অভিযান চলাই দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰাৰ লগতে 4খনকৈ দুচকীয়া বাহন জব্দ কৰে। এই সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া চলি আছে বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। ধেমাজি জিলাৰ 6টা উন্নয়ন খণ্ডৰ অধীনৰ গাঁও পঞ্চায়তসমূহত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত নিয়োজিত ঠিকাভিত্তিক কৰ্মচাৰীসকলে তেওঁলোকৰ কেইবাটাও দাবীৰ সমৰ্থনত কালিৰে পৰা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। চাকৰিৰ স্থায়িত্ব 60 বছৰ বয়সলৈকে নিশ্চিত কৰা, 30,000 টকালৈ দৰমহা বৃদ্ধি কৰা আৰু বছৰি 10% দৰমহা বৃদ্ধিৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 6:45 শুনিবলৈ পাব।